মই মৃদুস্মিতা শর্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লখিমপুৰত 298 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ অনুষ্ঠান, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বাবে আগশাৰীৰ অধিবক্তাক লৈ বিশেষ দল গঠন কৰাৰ বাবে পন্নী গৰিমা শইকীয়া গাৰ্গৰ আহান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 4-দিনীয়া কাৰ্যসূচীৰে 7ম পক্ষী গণনা আৰু বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ প্ৰৱেশ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত 298 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ ঢকুৱাখনা বিধানসভা সমষ্টিত আয়োজিত জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। দিনৰ 1 বজাত ঘিলামৰা ব্লক ফিল্ডত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ 36,050 গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰিব। এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, পীযুষ হাজৰিকা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে উপস্থিত থকাৰ কথা। মুখ্যমন্ত্ৰীয়ে বিয়লি ঢকুৱাখনাৰ মাতমৰাত অনুষ্ঠিত এটা অনুষ্ঠানত 148 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া জলবায়ু স্থিতিস্থাপক ব্ৰহ্মপুত্ৰ সংহত বান আৰু খহনীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বামুনি চাপৰিৰ পৰা টেকেলিফুটালৈ এই প্ৰকল্প নিৰ্মাণ কৰা হ'ব। তেওঁ 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ফাটবিহু ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে 15 কোটি টকা ব্যয় সাপেক্ষে বাসুদেৱ থান নৰুৱা সত্ৰৰ বিকাশৰ প্ৰথম পৰ্যায় আৰু 90 কোটি টকা ব্যয় সাপেক্ষে ঢকুৱাখনাৰ মহকুমা অসামৰিক চিকিৎসালয়ক 200খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ আৰু আৱাসিক গৃহ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰিব। নিশা 8 বজাত মুখ্যমন্ত্ৰীয়ে 25 কোটি টকা ব্যয়েৰে লখিমপুৰত নিৰ্মিত 890খন আসনযুক্ত ডঃ ভূপেন হাজৰিকা টাউন হল নামৰ অত্যাধুনিক প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বাবে পন্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যই আগশাৰীৰ অধিবক্তালৈ বিশেষ দল গঠন কৰাৰ লগতে বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক পত্ৰযোগে আবেদন জনাইছে। এই পত্ৰত অভিযুক্তসকলৰ প্ৰতিজনে নিজৰ সুৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তাক সুকীয়াকৈ নিয়োগ কৰাৰ বিষয়ে উল্লেখ কৰি জুবিন গাৰ্গে ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষতো এটা শক্তিশালী অধিবক্তাৰ দল থকাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। তেওঁলোকে লগতে ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ বিশেষ আদালত গঠনৰ পোষকতা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত পৰহিলৈ অৰ্থাৎ 9 জানুৱাৰীত হ'বলগীয়া ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বৈঠকৰ পাছতে গোচৰটো বিশেষ আদালতত বিচাৰৰ বাবে দিয়া হ'বনে নহয় এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 4-দিনীয়া কাৰ্যসূচীৰে 7ম পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু চাপৰি এলেকাত এই পক্ষী গণনা অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে এই বিষয়ে প্ৰকাশ কৰে। এই সন্দৰ্ভত আমাৰ গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈৰ চমু প্ৰতিবেদন।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে আৰম্ভ হৈছে পক্ষী গণনাৰ কাম। ৰাষ্ট্ৰীয় উদ্যানখনৰ কেইবাটাও সংমণ্ডলত ইতিমধ্যে পক্ষী গণনাৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ লগতে বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন অভিজ্ঞ ব্যক্তিসহ প্ৰায় 70জন বিশেষজ্ঞই পক্ষী গণনাৰ কাম আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালিকা সোণালী ঘোষে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ চাপৰি এলেকাত 7ম বাৰৰ বাবে অনুষ্ঠিত হৈছে পক্ষী গণনাৰ কাম। বিগত বৰ্ষত গণনাত 124টা প্ৰজাতিৰ মুঠ 1,12,062টা পক্ষী সন্ধান লাভ কৰাৰ বিপৰীতে চলিত বৰ্ষৰ গণনাত বহু নতুন পৰিভ্ৰমী পক্ষীৰ সন্ধানৰ কথা প্ৰকাশ কৰিছে পক্ষীবিদসকলে। উল্লেখ্য যে এই পক্ষী গণনাৰ কাৰ্যসূচীৰ ফলাফল অহা 2 ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে।
চলিত বছৰত বান আৰু বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে কেইবাটাও বিল মেটেকাৰে ভৰি পৰিছে। ইয়াৰ ফলত কেইটামান বিলত পক্ষী গণনা কৰিব পৰা হোৱা নাই। অৱশ্যে পক্ষীবিদসকলে গণনাত কেইবাটাও দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাইৰ সন্ধান লাভ কৰিছে। বিগত দুটা বছৰে মাজুলীৰ টিকিৰাই চাপৰি অঞ্চলত কৃষকৰ পশুধন চিকাৰ কৰি অহা বাঘটো বন বিভাগে কেমেৰাত ধৰা পেলাইছে। জিলাখনৰ বিভিন্ন চৰচাপৰি অঞ্চলত বন বিভাগে অভিযান চলাই ঢেকীয়াপতীয়া বাঘৰ খোজ দেখা পাইছিল যদিও বাঘটোৰ অৱস্থিতি ধৰা পেলাব পৰা নাছিল। যোৱা 1 জানুৱাৰীত বন বিভাগৰ গোপন কেমেৰাত বাঘটোৰ ছবি ধৰা পৰে। বন বিভাগে কাজিৰঙাৰ পৰা উন্নত মানৰ কেমেৰা আনি এই নিৰীক্ষণ চলাইছিল। উল্লেখযোগ্য যে কাজিৰঙাৰ পৰা বন্যপ্ৰাণীসমূহ এটা কৰিডৰৰ জৰিয়তে মাজুলীৰ চাপৰি অঞ্চলসমূহলৈ আহে। উজনি মাজুলীৰ আহতগুৰি অঞ্চলত হোৱা দুদিন ধৰি 4-5টা বনৰীয়া হাতীৰ অৱস্থিতিও কেমেৰাত ধৰা পৰিছে। কাৰ্তিক আৰু দৰবাৰ চাপৰিৰ দাঁতিকাষৰীয়া অঞ্চলত গঁড়ৰ বিচৰণো দেখা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বন বিভাগে চাপৰি অঞ্চলৰ পশুপালকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বন বিভাগে বাঘটোৰ গতিবিধিৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে ৰাইজক আতংকিত নহৈ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দুপৰীয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। খানাপাৰাত কালি সামৰণিৰ পৰা অসম গ্ৰন্থমেলাত 7,40,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে প্ৰকাশ কৰি কয় যে গ্ৰন্থ বিক্ৰীৰ এই হাৰ সঁচাকৈয়ে আশাব্যঞ্জক। তেওঁ লগতে জুবিন গাৰ্গ বিষয়ক গ্ৰন্থই এইবাৰ বিপুল সমাদৰ লাভ কৰিছে বুলি উল্লেখ কৰে। সচিবগৰাকীয়ে সকলো গ্ৰন্থপ্ৰেমীকে এই সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ কালি সামৰণি অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত উৰিষ্যাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা শতপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্বশৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। হোজাই জিলাৰ লামডিঙৰ 2 নম্বৰ ৱাৰ্ডত কালি সন্ধিয়া লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই আনুষ্ঠানিকভাৱে জুবিন গাৰ্গ শিশু উদ্যানখন মুকলি কৰে। এই অনুষ্ঠানত বিধায়কজনৰ সৈতে লামডিং পৌৰসভাৰ বিধায়কসকল, ৱাৰ্ড কমিশ্যনাৰ আৰু বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰায় 40,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই জুবিন গাৰ্গ শিশু উদ্যানখনক লৈ শিশুকে ধৰি স্থানীয় সকলো লোক যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে। কাছাৰ আৰক্ষীয়ে শিলচৰৰ 2 নম্বৰ লিংক ৰোডৰ সমীপৰ কাঠাল পইণ্ট এলেকাৰ পৰা কামাৰুল ইছলাম মজুমদাৰ নামৰ এগৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। প্ৰাপ্ত অভিযোগ মতে কোনো বৈধ চিকিৎসা ডিগ্ৰী বা স্বীকৃতিপ্ৰাপ্ত নথিপত্ৰ অবিহনে তেখেতে দীৰ্ঘদিন ধৰি চিকিৎসা সেৱা আগবঢ়াইছিল। যোৱা বছৰ শিলচৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে কালি নগাঁও নলতলি ৰাজ্যিক ঘাইপথৰ ঔনা অঞ্চলত অভিযান চলাই 2 জন ডকাইতক পিষ্টলসহ গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা এটা চীনত নিৰ্মিত পিষ্টল, এটা মেগজিন, গুলী আৰু খুকুৰিসহ চোকা অস্ত্ৰ জব্দ কৰা হয়। এই লোক দুজনে অঞ্চলটোত অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লোক দুজনে ডকাইতি কৰাৰ উদ্দেশ্যে যোৱা নিশা অঞ্চলটোলৈ আহিছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে। ধৃত লোকজনক মুছাব্বিৰ আলী আৰু আব্দুল হাই বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ৰূপহীহাট আৰক্ষীয়ে লোক দুজনৰ পৰা তথ্য উদ্ধাৰৰ বাবে অহৰহ জেৰা চলাই আছে। বদোদৰাত অনুষ্ঠিত বিজয় মাৰ্চেণ্ট ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাত অসম দল কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম দলে কালি ছত্তীশগড়ক 1 ইনিংছ আৰু 94 ৰাণত পৰাস্ত কৰে। খেলখনৰ তৃতীয় দিনা দলটোৱে 406 ৰাণত নিজৰ প্ৰথম ইনিংছ সামৰে। অহা 11 জানুৱাৰীত অসমে বদোদৰাত পঞ্জাবৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লখিমপুৰত 298 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ অনুষ্ঠান। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তোলাৰ বাবে আগশাৰীৰ অধিবক্তাক লৈ বিশেষ দল গঠন কৰাৰ বাবে পন্নী গৰিমা শইকীয়া গাৰ্গৰ আহ্বান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 4-দিনীয়া কাৰ্যসূচীৰে 7ম পক্ষী গণনা আৰু বিজয় মাৰ্চেণ্ট ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।